এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক উজনি অসমৰ বাতৰি।
এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, তিতাবৰ আৰু দেৰগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময়, জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ টাছখাইত চুটাংগাৰ কয়লাখণ্ডিত বিস্ফোৰণত নিহত 19 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ, মেঘালয় চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰ বিধানসভা সমষ্টিৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত 35,000ৰো অধিক মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই সাহায্য আৰ্থিক প্ৰগতিৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। যিসকল মহিলাই এই ধন প্ৰগতিৰ বাবে ব্যৱহাৰ কৰি চৰকাৰক ইতিবাচক ফলাফল দেখুৱাবলৈ সক্ষম হয় তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত 25,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ কয়। এই ধনৰ পৰিমাণ পৰৱৰ্তী পৰ্যায়ত পুনৰ বৃদ্ধি হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই দেৰগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত চেক বিতৰণ কৰে। এই উপলক্ষে লাচিত বৰফুকন পুলিচ একাডেমি ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই ধনৰাশিৰ সদব্যৱহাৰেৰে স্বাৱলম্বী হ'বলৈ আহ্বান জনায়। মহিলাসকল আৰ্থিকভাৱে সবল হলেহে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে।
আজি আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 111 নম্বৰ সভা অনুষ্ঠিত হ'ল। তিতাবৰত 112 নম্বৰ আৰু বৰপেটা জিলাৰ পাকা বেতবাৰীত আজি আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যি দিনটোত আমাৰ 113 নম্বৰ সভা শেষ হ'ব। আমাৰ তিতাবৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰী 35,400 গৰাকী আৰু প্ৰায় 100% এটেণ্ডেঞ্চ আছে। গতিকে যোৱাকালি যোৰহাটত 18,000 আছিল, ইয়াত দুগুণ দেৰগাঁৱত এতিয়ালৈকে 28 লাখ হৈ গ'ল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত কিদৰে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি সেই সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজস্ব শিকন পদ্ধতিৰ ওপৰত আস্থা ৰাখিবলৈ পৰামৰ্শ দি কয় যে কোনো দুজন ব্যক্তিৰ চিন্তাধাৰা কেতিয়াও একে হ'ব নোৱাৰে। তেওঁ কয় যে প্ৰতিগৰাকী শিক্ষাৰ্থীৰে পঢ়াৰ এটা নিৰ্দিষ্ট শৈলী থাকে আৰু তেওঁলোকে পৰীক্ষাৰ বাবে নিজৰ প্ৰস্তুতিৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে। শিক্ষাৰ্থীসকলে লগতে শিক্ষক আৰু অভিভাৱকসকলে দিয়া পৰামৰ্শসমূহ ভালদৰে অনুধাৱন কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলে অন্ধভাৱে আনক অনুকৰণ কৰাৰ পৰিৱৰ্তে নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে যিকোনো পৰামৰ্শ গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে শিক্ষকসকলক প্ৰতিগৰাকী শিক্ষাৰ্থীৰ শিকন ক্ষমতা সন্দৰ্ভত সংবেদনশীল হ'বলৈ পৰামৰ্শ আগবঢ়ায়। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ বৰঝাৰৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণত অংশগ্ৰহণ কৰে। কাৰ্যসূচী শেষ হোৱাৰ পাছতে ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে ছাত্ৰ ছাত্ৰীৰ সৈতে একেলগে বহি প্ৰধানমন্ত্ৰীৰ কথা শুনিলে তেওঁৰ স্কুলীয়া দিনৰ কথা মনত পৰে। ৰাজ্যপালগৰাকীয়ে কয় যে পৰীক্ষা পে চৰ্চা কেৱল কাৰ্যসূচী নহয়, বৰঞ্চ আত্মবিশ্বাস, ইতিবাচক জীৱনৰ মূল্যবোধ আৰু শিক্ষণৰ প্ৰতি নিৰ্ভীক দৃষ্টিভংগী জগাই তোলা এক অৰ্থপূৰ্ণ আলোচনা। উল্লেখযোগ্য যে এইবেলি উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰ্পিতা দাস নামৰ ছাত্ৰীগৰাকীয়ে এইদৰে কয়।
আজি আচলতে এটা মোৰ কাৰণে খুবেই বিশেষ দিন, কাৰণ পৰীক্ষা পে চৰ্চাৰ যিটো ভিডিঅ' আছে, এই ভিডিঅ'টো আপলোড কৰা হৈছে। যেতিয়া প্ৰথম ভাগত নিজকে দেখিছিলো, খুব এটা নাৰ্ভাছ ফিল কৰিছো বা কেনেকুৱা বা হয় কি হয়, কিন্তু পাছলৈ যেতিয়া নিজৰ শব্দ, নিজৰ ভংগীমা বা নিজৰ আত্মবিশ্বাস দেখিছো, তেতিয়া আচলতে মনটোত শান্তি লাগিছে। পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এটা আচলতে খুবেই গৰ্বৰ বিষয়, কাৰণ মই নিজকে ভাগ্যৱান বুলি ভাবিছো যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিবলৈ সুযোগ পাইছো। এই অনুষ্ঠানটোৱে মোক লক্ষ্যত বা মোৰ জীৱন পথত বহুতখিনি চাগে আগুৱাই লৈ যাব বুলি মই ভাবো, কাৰণ এই অনুষ্ঠানটোৰ পৰা মই যিখিনি অভিজ্ঞতা, যিখিনি আচলতে কনফিডেন্স বা আত্মবিশ্বাস মই যিখিনি অৰ্জন কৰিছো, সেয়া সঁচাকৈ অতুলনীয়। গতিকে খুবেই ভাল লাগিছে মনটো।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। পুৱা নিকাকৰণৰে অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতে প্ৰাথ প্ৰসংগ, নাম প্ৰসংগ, গছপুলি ৰোপণ, মূল তোৰণ উন্মোচন, নামঘৰৰ তোৰণ উন্মোচন, শৰণ সমিতিৰ বৈঠক, মূল সমিতি আৰু আদৰণি সমিতিৰ কাৰ্যালয় উন্মোচনকে ধৰি একাধিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱৰ সমাগমেৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অধিৱেশনস্থলীত মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা মূল তোৰণ, বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ, চক্ৰবিহু আৰু স্বদেশী মেলাই দৰ্শনাৰ্থীৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰৰ অধিৱেশনত 20খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হ'ব। অধিৱেশনত 6খন অংকীয়া ভাওনাৰো প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অধিৱেশনত অংশগ্ৰহণ কৰাৰ কথা আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ টাছখাইত চুটাংগাত কয়লা খননৰ সময়ত ব্যৱহৃত ডিনামাইটৰ বিস্ফোৰণৰ ফলত পাহাৰৰ অংশ খহি পৰি কালি ভালে সংখ্যক শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে মেঘালয় চৰকাৰে জৰুৰীভাৱে কেবিনেট বৈঠক অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ এই ঘটনাক ৰাজ্যখনৰ বাবে অত্যন্ত দুখজনক বুলি উল্লেখ কৰি ইয়াৰ উচিত তদন্তৰ নিৰ্দেশ দিয়ে। এই ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমৰ যোগেদি গভীৰ শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 19লৈ বৃদ্ধি পাইছে। খনিৰ ভিতৰত এতিয়াও ভালে সংখ্যক লোক আবদ্ধ হৈ আছে। ইয়ালৈ চাই মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনাস্থলীত NDRF, SDRF আৰু আৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিহতসকলৰ ভিতৰত অসমৰ কাছাৰৰ কাটিগড়াৰ 3জন শ্ৰমিক আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। লগতে তেওঁ নিহত শ্ৰমিক 3জনৰ পৰিয়াললৈ 5,00,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৃত শ্ৰমিকৰ সবিশেষ জনাবলৈ মেঘালয় চৰকাৰক আহ্বান জনোৱাৰ লগতে অসম আৰু মেঘালয়ৰ মুখ্য সচিবদ্বয়ে এই বিষয়ত পৰস্পৰৰ যোগাযোগত আছে। অহা 9 ফেব্ৰুৱাৰীত চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ বাবে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব আৰু ৰাজ্যৰ 836খন বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পট্টন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই কথা প্ৰকাশ কৰে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নেৰে শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন অনাৰ বাবে অব্যাহত ৰখা চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ বিধানসভা সমষ্টিৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত পুথিভঁৰাল উদ্বোধন কৰাৰ লগতে বিজ্ঞান পৰীক্ষাগাৰ আৰু বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। বিধানসভা নিৰ্বাচন সমাগত, ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনক কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যৰ নিৰ্বাচনী আলেখ লেখ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত কুমাৰ বৰা আৰু সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅ'ত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকীও সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখ লেখ ল'ব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও প্ৰচাৰিত হ'ব। জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে 412 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 50 অভাৰত 9টা উইকেট হেৰুৱাই 411 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 80টা বলত 175 ৰাণ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে 4 অভাৰত 1টাও উইকেট নেহেৰুৱাকৈ 14 ৰাণ কৰি খেলি আছে। শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামৰ জননেতা প্ৰণৱজিৎ চলিহা ক্ষেত্ৰত আজি 60 সংখ্যক সদৌ সমান্তজিলা ছিনিয়ৰ পুৰুষ মহিলা ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। শিৱসাগৰ ভলীবল ক্লাবৰ উদ্যোগত তথা শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ 2 ডজনৰো অধিক দলে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। তিতাবৰ আৰু দেৰগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময়। জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ টাছখাইত চুটাংগাৰ কয়লা খনিত বিস্ফোৰণত নিহত 19জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ, মেঘালয় চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45